ৰুথ চাৰি অধ্যায়। তাৰ পাছত বোৱজে বৈতলেহেম নগৰ দুৱাৰৰ সন্মুখলৈ উঠি গৈ তাতে বহিল। এনেতে যিজন ওচৰ সম্পৰ্কীয় ব্যক্তিৰ কথা ৰুথক তেওঁ কৈছিল, সেই ব্যক্তিজন বাটেদি আহি আছিল। তেতিয়া বোৱজে তেওঁক নাম কাঢ়ি মাতি ক'লে, ইয়ালৈ আহি বহাচোন। পাছত তেওঁ তাতে আহি বহিল। তেতিয়া বোৱজে নগৰৰ বৃদ্ধসকলৰ মাজৰ দহজনক মাতি আনি ক'লে, আপোনালোক এই ঠাইতে বহক। তেতিয়া তেওঁলোক আহি সেই ঠাইতে বহিল। তেতিয়া বোৱজে সেই ওচৰ সম্পৰ্কীয় ব্যক্তিজনক ক'লে, আমাৰ ভাই ইলিমেলকৰ যি মাটিডোখৰ আছিল, সেই ডোখৰ মাটি মোৱাব দেশৰ পৰা ঘূৰি অহা নয়মীয়ে বেচিব খুজিছে। এই হেতুকে মই তোমাক এই কথা জনাব খুজিছোঁ যে আমাৰ সন্মুখত বহি থকা ব্যক্তিসকলৰ আৰু মোৰ জাতিৰ বৃদ্ধসকলৰ আগত তুমি সেই মাটিডোখৰ কিনি লোৱা। তুমি যদি মুক্ত কৰা তেন্তে কৰা, কিন্তু যদি নকৰা তেন্তে মোক কোৱা। মই জানিব খুজিছোঁ, কিয়নো মুক্ত কৰিবলৈ তোমাতকৈ ওচৰ সম্পৰ্কীয় আন কোনো ব্যক্তি নাই, কিন্তু তোমাৰ পাছত মইহে আছোঁ। তেতিয়া সেই ব্যক্তিজনে ক'লে, মই মুক্ত কৰিম। তেতিয়া বোৱজে ক'লে, তুমি যিদিনা নয়মীৰ হাতৰ পৰা মাটিডোখৰ কিনিবা, সেইদিনা তুমি মৃতজনৰ বংশৰ নাম জীয়াই ৰাখিবলৈ তেওঁ মোৱাবিয়া পত্নী ৰুথকো গ্ৰহণ কৰিব লাগিব। তেতিয়া সেই ওচৰ সম্পৰ্কীয় ব্যক্তিজনে বোৱজক ক'লে, তেনেহ'লে মই নিজৰ বংশৰ ক্ষতি কৰি তেওঁক গ্ৰহণ কৰিব নোৱাৰোঁ। তুমি মোৰ অধিকাৰ লৈ তেওঁক গ্ৰহণ কৰা, কিয়নো মই কৰিব নোৱাৰোঁ। ইজৰাইলৰ মাজত মুক্ত কৰা আৰু হলুৱাৰ এনে ৰীতি নীতি প্ৰচলিত আছিল। এই ৰীতি স্থিৰ কৰিবলৈ এজনে নিজৰ জোতা হুলুকাই আনজনক দিয়ে। এইদৰে ইজৰাইলৰ মাজত সাক্ষীস্বৰূপ স্বত্ব আছিল। সেয়ে তেওঁ ওচৰ সম্পৰ্কীয় ব্যক্তিজনে বোৱজক ক'লে, তুমি নিজেই কিনি লোৱা। এইদৰে কৈ তেওঁ নিজৰ জোতা হুলুকাই দিলে। তাৰ পাছত বোৱজে বৃদ্ধসকলক আৰু আটাই লোকসকলক ক'লে, ইলিমেলকৰ যি যি আছিল আৰু ইলিউন আৰু মহলুনৰ যি যি আছিল, সেই সকলোকে মই নয়মীৰ হাতৰ পৰা কিনিলোঁ। আজি তোমালোক ইয়াৰ সাক্ষী হলা। আপোনাৰ ভাইসকলৰ মাজৰ পৰা আৰু আপুনি বাস কৰা ঠাইৰ পৰা সেই মৃত লোকৰ নাম যেন লুপ্ত নহয়। সেইবাবে মৃত লোকৰ অধিকাৰত তেওঁ নাম ৰাখিবৰ অৰ্থে মই নিজ ভাৰ্যাস্বৰূপে মহলুনৰ ভাৰ্যা মোৱাবিয়া ৰুথকো কিনিলোঁ। আজি আপোনালোকে সকলোৱে ইয়াৰ সাক্ষী হৈ ৰ'ল। নগৰৰ ভিতৰত থকা সকলো লোক আৰু বৃদ্ধসকলে ক'লে, আমি ইয়াৰ সাক্ষী হলো যিগৰাকী মহিলা তোমাৰ বংশত প্ৰৱেশ কৰিলে, যিহুৱাই তেওঁক ইজৰাইলৰ বংশৰ স্থাপন কৰা, যি ৰাহেল আৰু লেয়া আছিল, এওঁকো তেওঁলোকৰ দৰে কৰক। আৰু ইফ্ৰাথাত তোমাৰ পৰাক্ৰম আৰু বৈতলেহেমত তোমাৰ সুখ্যাতি হওক। যিহুৱাই সেই মহিলাৰ পৰা তোমাক যি সন্তান দিব, সেই সন্তানৰ দ্বাৰাই তামাৰৰ পৰা যিহুদালৈ জন্মা পেৰছৰ বংশৰ দৰে হওক। বোৱজে ৰুথক বিবাহ কৰি তেওঁৰ ভাৰ্যাৰূপে গ্ৰহণ কৰিলে। আৰু বোৱজে তেওঁৰ লগত শয়ন কৰাৰ পাছত তেওঁ যিহুৱাৰ পৰা আশীৰ্বাদ পাই গৰ্ভধাৰণ কৰি এটি পুত্ৰ প্ৰসৱ কৰিলে। পাছত এই বাতৰি পাই মহিলাসকলে নয়মীক ক'লে, ধন্য জিহুৱা, তেওঁ আজি তোমাক ওচৰ সম্পৰ্কীয় কোনো নথকাকৈ অকলশৰে ৰখা নাই। এই সন্তানটিৰ নামো ইজৰাইলৰ মাজত প্ৰখ্যাত হওক। ই তোমাৰ জীৱন পুনৰ প্ৰতিষ্ঠা কৰিব আৰু বৃদ্ধ অৱস্থাত তোমাৰ প্ৰতিপালক হ'ব, কাৰণ তোমাক প্ৰেম কৰোঁতা আৰু তোমাৰ সাতজন পুত্ৰতকৈও উত্তম যি তোমাৰ বোৱাৰী, তেওঁ ইয়াক প্ৰসৱ কৰিলে। তেতিয়া নয়মীয়ে ল'ৰাটিক নিজৰ কোলাত ল'লে আৰু তেওঁ তাৰ ধাই মাতৃস্বৰূপ হ'ল। পাছত নয়মী এটি পুত্ৰ জন্মিল। এইবুলি তেওঁ ওচৰ চুবুৰীয়া মহিলাসকলে তাৰ নাম উবেদ হ'ল। তেওঁ দায়ুদৰ ককাকক অৰ্থাৎ যিচয়ৰ বাপেক, এয়ে পেৰছৰ বংশাৱলী। পেৰছৰ পুতেক শিখুন, শিখুনৰ পুতেক ৰাম, ৰামৰ পুতেক অম্মিনাদব, অম্মিনাদবৰ পুতেক নহশুন, নহশুনৰ পুতেক চলমুন, চলমুনৰ পুতেক বুৱজ, বুৱজৰ পুতেক উবেদ, উবেদৰ পুতেক যিচয়, যিচয়ৰ পুতেক দায়ুদ।